এয়া আকাশবাণী গুৱাহাটী পৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰে পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ। জন্মদিনত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজ্যজুৰি স্মৰণ। বিভিন্ন দল সংগঠন অনুৰাগীৰ ঠায়ে ঠায়ে ৰক্তদান শিবিৰ, মানৱ শৃংখল, সমদল, গছপুলি ৰোপণ। বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ দিনটোক ঐতিহাসিক দিন আখ্যা। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ভাষা প্ৰযুক্তি মিছনত অসমীয়া বড়োকে ধৰি থলুৱা ভাষা অন্তৰ্ভুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ। আৰু কলিয়াবৰত 18 জানুৱাৰীৰ পৰা অসম নাট্য সন্মিলনৰ অধিৱেশন, নাট্যকাৰ পৰিচালক জিতেন শৰ্মাক সভাপতিৰ দায়িত্ব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰে পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি 2026 চনৰ 1 জানুৱাৰীক ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰা হ'ব। সেই অনুসৰি আজিৰে পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। 22 নৱেম্বৰৰ পৰা BLOসকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি পত্ৰসমূহ পৰীক্ষা কৰিব। 21 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত সমন্বিত খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব। 27 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ 2 ফেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হ'ব আৰু অহা বৰ্ষৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা জাননী অনুযায়ী সংবিধানৰ 326 ধাৰাৰ অধীনত আৰু 1950 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 16 আৰু 19 অনুচ্ছেদৰ অধীনত ৰাজ্যখনত বসবাস কৰা আৰু 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হ'বলগীয়া নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। নিৰ্বাচন আয়োগৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই কৈছে যে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ জৰিয়তে অসমে এখন নিকা আৰু উন্নীত ভোটাৰ তালিকা লাভ কৰিব। নিৰ্বাচন আয়োগক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে অসমৰ বাবে নাগৰিকত্ব আইনৰ বিশেষ ধাৰা থকাৰ বাবে ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশনা দিয়া নাছিল। যোৱা মাহত নিৰ্বাচন আয়োগে ছত্তীশগড়, গোৱা, কেৰালা, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশনা জাৰি কৰিছিল। অন্তৰস্পৰ্শী কণ্ঠৰ গীতেৰে কেইবাটাও প্ৰজন্মৰ অনুভৱ আৰু চেতনাক আলোড়িত কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি উপজাদিন। গীতেৰে মানুহ আৰু প্ৰকৃতিৰ প্ৰতি অফুৰন্ত ভালপোৱা আৰু দুৰন্ত ব্যক্তিত্বৰে তেওঁ সদা বৰ্তমান। অথচ এয়াও সত্য যে কায়িকভাৱে তেওঁ আমাৰ মাজত নাই। প্ৰিয় শিল্পীৰ অৱৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে চকুলো সামৰি শিল্পীগৰাকীৰ গীত আৰু স্মৃতিক লৈ তেওঁৰ উপজাতিনটো উদযাপন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। কালি মাজনিশাই জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ'ত অনুৰাগীসকলে জন্মদিন উদযাপন আৰম্ভ কৰে। গুৱাহাটীৰ সৰুহজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰে পৰা জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম প্ৰসংগ, নাহৰপুলি ৰোপণ আৰু বিয়লি 5000 কুচি বন্তি প্ৰজ্বলন কৰা হ'ব। ইয়াৰ লগতে 500 আকাশবন্তিও প্ৰজ্বলন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ভাওনাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা আজি বিটিআৰৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ 5খন জিলাৰ প্ৰায় 25,000 শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰিব। ৰাজ্যত উন্নত স্থানত আজি শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই খন্তেক পাছতে এই শিবিৰ মুকলি কৰিব। বিয়লি 2 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা খেলপথাৰত আয়োজিত শিবিৰত ৰক্তদান কৰিব বুলি জানিব পৰা গৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বিভিন্ন জিলাত জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হ'ব। এই উপলক্ষে শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি মানৱ শৃংখল কৰা হ'ব। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাইও জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন কৰিছে। এই উপলক্ষে জিলাখনৰ বিভিন্ন প্ৰান্তত কালি গছপুলি ৰোপণ কৰা হয়। জিলাখনৰ BL বেৰিয়া সৰস্বতী শিশু মন্দিৰ নামৰ শিক্ষানুষ্ঠানখনৰ 800গৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকে আজি নিশা 8 বজাত মায়াবিনী গীতটো একেলগে পৰিৱেশন কৰিব। সদৌ ছাত্র সন্থার আহ্বান মর্মে আজি কামরূপ মহানগর জেলা ছাত্র সন্থার উদ্যোগত শিল্পীগীর জন্মদিন পালন করা হব। কটন বিশ্ববিদ্যালয়ের ছাত্র একতাভাবর উদ্যোগত আর কটনিয়ানের সহযোগত কালিরেপর শিল্পীগীর উপজাদিন জুবিন সপ্তাহ হিসাবে পালন করা হয়েছে। শিবসাগর মিউজিক্যাল সোসাইটি অব শিবসাগর আর শিবসরবাসীর উদ্যোগত শিল্পী সমাজে প্রাণর শিল্পী লৈ শ্রদ্ধা নিবেদন করব। এই উপলক্ষে শিবসাগর বোলিং খেলপথারত বিয়লি 4 বজাত বিশেষ অনুষ্ঠানের আয়োজন করা হয়েছে। নগাঁও জেলার কলিয়াবরতর প্রাণর শিল্পীগীর উপজাতিন উদযাপন করা হয়েছে। স্থানীয় বিধায়ক তথা মন্ত্রী কেশব মহন্তর ব্যবস্থাপনাত কলিয়াবরের কুঁড়িতলত 122টা জাতীয় অনুষ্ঠানের উদ্যোগত শিল্পীগীর উপজাতিন উদযাপন করা হয়েছে। কলিয়াবরবাসী প্রয়াত শিল্পীগীর নামত 4 বিঘা ভূমি উৎসর্গা করব আর তেওনতা নাহর গছর পুলি রোপণ করে জুবিন গার্গর আধরুয়া সপনক বাস্তব রূপ দিবল প্রয়াস করব। প্রাণর শিল্পী জুবিন গার্গর কালজয়ী গীতে শ্রদ্ধাঞ্জলি জানার রাজ্যখনের প্রায় 300 শিল্পী কাইলে সন্ধ্যা গুহীর সানমারির অভিযান্ত্রিক প্রতিষ্ঠানের খেলপথারত সমবেত হব। বিয়লি 5 বজার হবলগিয়া এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত 200 অধিক কণ্ঠশিল্পী আর 70 অধিক বাদ্যযন্ত্রী 8 সঙ্গীত পরিচালকর তত্ত্বাবধানত জুবিন গার্গর দুকুরি গীত পরিবেশন করব। দর্শকসকল এই অনুষ্ঠান বিনামূল্যক উপভোগ করবেন উদ্যোক্তাসকলে জানিবলৈ দিছে। রাজ্যের প্রান্তে প্রান্তে আজি শিল্পীগীর জন্মদিন উপলক্ষে শ্রদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি রোপণ, প্রতিমূর্তি উন্মোচন, সংগীতানুষ্ঠানকে ধরে বিভিন্ন অনুষ্ঠানের আয়োজনে জনসাধারণের প্রাণর শিল্পী সুঁৱৰিছে। সময়ের নিষ্ঠুর আহ্বানত গুছি গৈছে সচা, কিন্তু রণর তেজি সুরার দরে সৃষ্টি আর কর্মর অভিব্যক্তি আর তীব্রতায় চিরকাল গতিশীল করে রাখব। চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্র 2027 প্রদর্শনের অনা সন্দর্ভত কালি লন্ডনের সংগ্রহালয়ের কর্তৃপক্ষ আর সরকারের মাজত চুক্তি সম্পন্ন হয়। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় সংগ্রহালয় কর্তৃপক্ষের সঙ্গে এই চুক্তি স্বাক্ষর করে। শ্রীমন্ত শঙ্করদেব আর গুরুজনার সহযোগীসকলে সৃষ্টি করা এই আপুরুগিয়া বস্ত্রখন লন্ডনের সংগ্রহালয়ের 1.5 বছরের প্রদর্শন করবলে অনা হব। ইয়ার আগে খানাপাড়াত ইতিমধ্যে সরকারে আবন্টন দিয়া ভূমিত জে ডব্লিউ এস ফাউন্ডেশনে একটা অত্যাধুনিক সংগ্রহালয় গড়ি তুলব। প্রদর্শন হওয়ার পাছত দিল্লী মুম্বাই আদিতো বস্ত্রখন প্রদর্শনের ব্যবস্থা করা হব। মুখ্যমন্ত্রী কালি এই চুক্তি স্বাক্ষরের পাছত অত্যন্ত আনন্দিত আর অভিভূত বলে সাংবাদিকর আগত প্রকাশ করে।
আজি অসমবাসীর বাবে আমার বাবে এটা অত্যন্ত সৌভাগ্যর দিন, যথেষ্ট মই আবেগিকও হয়ে পড়ছো। আমি সকলে জানো মহাপুরুষ শ্রীমন্ত শঙ্করদেবর তত্ত্বাবধানা মথুরা দাস বুড়াটা আর সকল সেই সময়ের তেখেতর শিষ্য সকলে লগ লাগি বৃন্দাবনী বস্ত্রখন প্রস্তুত করেছিলেন। আজি আমি এখন ঐতিহাসিক চুক্তি সহি করল, যার জড়িয়তে ব্রিটিশ মিউজিয়ামে বিচরা ধরনে একটা সুন্দর মিউজিয়াম অসমত জে এস ডাব্লিউ ফাউন্ডেশনে গড়ি তুলিব। ব্রিটিশ মিউজিয়ামে তাক পরীক্ষা করিব আর যেতিয়া তেওঁলোকে দেখিব যে এই মিউজিয়ামটোত আমি সেম টেম্পারেচার, সেম হিউমিডিটি, সেম লাইটিং রাখিব পারিম বৃন্দাবনী বস্ত্রখন, যাতে ই ফ্রেজাইল হয়ে না যায়, বেয়া হয়ে না যায়, তেতিয়া তেওঁলোকে আমাক বস্ত্রখন আনিবলে অনুমতি দিব। এটা প্রাপ্তির অনুভব, অত্যন্ত গর্বিত অনুভব করছো, আবেগও আহিছে মনত। আর অসমত মই নিশ্চিত যে এই বৃন্দাবনী বস্ত্রখন দেখার পিছত অসমৰ মানুহেও মহাপুরুষ শ্রীমন্ত শঙ্করদেবক আকৌ এবার নতুনকৈ নিজৰ হৃদয়ত স্থাপন করিব।
মুখ্যমন্ত্রী কালি লন্ডনের প্রবাসী ভারতীয় সকলক সাক্ষাৎ করে তেওঁলোকৰ সৈতেও মত বিনিময় করে। গুরুজনের অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্র অসমলৈ অনার বাবে লন্ডন সংগ্রহালয়ের সঙ্গে রাজ্য সরকারের চুক্তি স্বাক্ষরক লৈ বিভিন্নজনে সন্তুষ্টি প্রকাশ করেছে। এই পদক্ষেপক ধন্যবাদ জানাই মাজুলীর ঐতিহাসিক সামগ্রী সত্রের বিশিষ্ট মুখাশিল্পী ডক্টর হেমচন্দ্র গোস্বামী আমার মাজুলীর সংবাদদাতার আগত এইদরে মনের ভাব প্রকাশ করে।
খুবই ভাল লাগিছে কথাখিনি আমি ইতিমধ্যে গম পাইছো, আর মাননীয় মুখ্যমন্ত্রী মহোদয় যে পদক্ষেপ লৈছে তেখেত প্রশংসনীয় সমাজখনের কারণে, যেহেতু আমার এই সম্পদরাজি আছে আর সেই সম্পদরাজি আমি অসমবাসী মানুষে দর্শনের কারণে খুব আবেগ আর মনে বাদশাই আছে। গতি সেই গুরু স্পর্শ থাকা আর গুরুর নির্মিত সেই বৃন্দাবনী বস্ত্র আজি অসমৰ মানুহে দেখা পোৱাৰ যে মানসিকতা লৈ মুখ্যমন্ত্রী মহোদয় এই চেষ্টা চলাইছে আর সেটুক আমি সদরি জানাইছো।
দেশের বিভিন্ন ভাষা ভাষী লোকের মাজত সহজতে বার্তালাপ সম্ভব করে তোলার উদ্দেশ্যে সরকার আর কেন্দ্রীয় সরকার সঙ্গে কালি এখন বুঝাবুঝি চুক্তি স্বাক্ষরিত হয়। কণ্ঠ আধারিত কৃত্রিম বুদ্ধিমত্তার সহায়ত দেশের যিকোনো স্থানের দুগী ভিন্ন ভাষী লোকে নিজের নিজের মাতৃভাষাতে কথা পাতবরা সম্ভব করবলে কেন্দ্রীয় সরকারে ডিজিটাল ইন্ডিয়ার অধীনত রাষ্ট্রীয় ভাষা প্রযুক্তি মিশন চমুকই ভাষিনী নামে আরম্ভ করা মঞ্চত আর বড়সহ থলুয়া ভাষাসমূহ অন্তর্ভুক্ত করার এই চুক্তি স্বাক্ষর করা হয়। কেন্দ্রীয় চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় তথা ৰাজ্য চৰকাৰৰ মাজত সম্পন্ন হোৱা চুক্তি স্বাক্ষৰৰ সময়ত ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্য সচিব ডঃ ৰবি কোটা উপস্থিত থাকে। বুজাবুজি চুক্তিখনত অসম চৰকাৰৰ হৈ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব গোপীনাথ নাৰায়ণ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে ভাগিনীৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ নাগে স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে অসমৰ থলুৱা ভাষাৰ সমৃদ্ধকৰণৰ বাবে ভাষিনীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কাৰিকৰী আৰু প্ৰযুক্তিগত সহযোগিতা আগবঢ়োৱা হ'ব। অসম নাট্য সন্মিলনৰ দ্বিবাৰ্ষিক কাৰ্যকালৰ সভাপতি হিচাপে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, সুলেখক জিতেন শৰ্মাৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হৈছে। অহা বৰ্ষৰ 18-21 জানুৱাৰীলৈ কলিয়াবৰত হ'বলগীয়া নাট্য সন্মিলনৰ অধিৱেশনত শ্ৰীশৰ্মাই সভাপতিত্ব কৰিব। অসম নাট্য সন্মিলনৰ বিগত 63 সংখ্যক বেলহৰ অধিৱেশনতেই জিতেন শৰ্মাৰ নাম সভাপতি হিচাপে সন্মিলনৰ সাধাৰণ পৰিষদৰ সভাত নিৰ্বাচিত হৈছিল। অৱশ্যে সাংবিধানিক বিধি অনুযায়ী সভাপতি হিচাপে শ্ৰীশৰ্মাৰ নামটো শেহতীয়া কাৰ্যনিৰ্বাহক সভাতহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া হওক জিন্তিয়ানী ডেকাৰ সৈতে আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ নিৰ্দেশ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উদযাপন, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ মৃত্যুদণ্ডৰ ৰায় আদিৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেল চৰকাৰী পৃষ্ঠপোষকতাৰে অনুষ্ঠিত হৈছিল বুলি RTIৰ তথ্যত পোহৰলৈ আহিছে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছত বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নৱনিৰ্বাচিত বিটিচি চৰকাৰখনে ভূমিহীন লোকক ভূমি প্ৰদানৰ অগ্ৰাধিকাৰ দিব বুলি কৰা ঘোষণাক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত ৰাজ্য চৰকাৰে লণ্ডনত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে কৰা বুজাবুজিৰ চুক্তি সন্দৰ্ভত দৈনিক জনভূমিকে ধৰি অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, দ্য চেণ্টিনেল আদি কাকতসমূহেও প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। অসমত 22 নৱেম্বৰৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী কৰিবলৈ নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশনাৰ বাতৰি অসমীয়া খবৰ, দৈনিক অসম আদিৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। কালি প্ৰকাশিত 2026 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত 35টা ৰাজপত্ৰিত বন্ধৰ দিন ঘোষণা কৰা হৈছে। এই বাতৰি দৈনিক অসম কাকতৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঢাকাৰ ন্যায়াধীকৰণে মানৱ অধিকাৰ উলংঘন আৰু আন 3টা অপৰাধৰ গোচৰত মৃত্যুদণ্ডৰ ৰায় দিছে। বাতৰিটো দৈনিক অগ্ৰদূতৰ লগতে আটাইবোৰ কাকতে প্ৰকাশ কৰিছে। ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে ৰাজ্যৰ 8খন জিলাত গাহৰি নিষিদ্ধ কৰা হৈছে। এই বাতৰি আমাৰ অসম কাকতৰ। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিজ নিজ মাতৃভাষাতে বাৰ্তালাপ সম্ভৱ হ'ব আৰু ভাষা নুবুজাৰ বাধা আঁতৰ হ'ব। এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ চুক্তি সন্দৰ্ভত নিয়মীয়া বাৰ্তা কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তিৰাণী। ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 7খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি 1খন জিলাৰ পৰা আন 1খন জিলালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলি পৰাৰ আৰু পৰৱৰ্তী সময়ত ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, অৰুণাচল, অসম, মেঘালয় আৰু নাগালেণ্ডৰ বতৰ শুকান হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজিৰে পৰা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ। জন্মদিনত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ৰাজ্যজুৰি স্মৰণ, বিভিন্ন দল সংগঠন, অনুৰাগীৰ ঠায়ে ঠায়ে ৰক্তদান শিবিৰ, মানৱ শৃংখল, সমদল, গছপুলি ৰোপণ। বৃন্দাবনী বস্ত্ৰ সমলয়ন সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কালিৰ দিনটোক ঐতিহাসিক দিন আখ্যা। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় ভাষা প্ৰযুক্তি মিছনত অসমীয়া, বড়োকে ধৰি থলুৱা ভাষাৰ অন্তৰ্ভুক্তিৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ। আৰু কলিয়াবৰত 18 জানুৱাৰীৰ পৰা অসম নাট্য সন্মিলনৰ অধিৱেশন, নাট্যকাৰ পৰিচালক জিতেন শৰ্মা সভাপতিৰ দায়িত্ব। এতিয়া আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ ৰেৰু আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।